এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই আৰু মোৰ সৈতে আছে পৱন বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়। ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া বিশ্ব দৃশ্য শ্ৰব্য বিনোদন সন্মিলনখন কাইলৈ মুম্বাইৰ জিঅ' কনভেনশ্যন চেণ্টাৰত আৰম্ভ হ'ব। উত্তৰ পূব উন্নয়ন ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত বহু বিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়সমূহৰ বাবে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অন্তৰ্গত এখন দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনৰ সামৰিক বাহিনীয়ে যুটীয়াভাৱে য়েমেনৰ ৰাজধানী ছানাৰ ওচৰত বিমান আক্ৰমণ চলাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত এখন খেলত চেন্নাই ছুপাৰ কিংছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়। সুৰক্ষা বিষয়ক কেবিনেট কমিটীৰো এখন বৈঠক আজি সন্ধিয়া অনুষ্ঠিত হ'ব। ইপিনে সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাৰ অপৰিচিত গোলাবৰ্ষণ সন্দৰ্ভত সেনাবাহিনীৰ DGMOই পাকিস্তানী সেনাবাহিনীৰ DGMOৰ সৈতে টেলিফোনযোগে কথা বতৰা হয়। প্ৰতিৰক্ষা সূত্ৰই আজি নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত চলা হটলাইনৰ জৰিয়তে হোৱা এই কথা বতৰাত ভাৰতীয় পক্ষই পাকিস্তানৰ দ্বাৰা এনে অপৰিচিত গোলাবৰ্ষণ কোনোপধ্যে সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে। ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া বিশ্ব দৃশ্য শ্ৰব্য বিনোদন সন্মিলনখন কাইলৈ মুম্বাইৰ জিঅ' কনভেনশ্যন চেণ্টাৰত আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখন মুকলি কৰিব। চাৰিদিনীয়া এই সন্মিলনখনত ডিজিটীয়ভাৱে বিভিন্ন বিষয়ৰ ওপৰত কাম কৰি থকা ব্যক্তিসকলৰ বাবে তথা ভাৰতক বিভিন্ন দেশৰ বাবে বিনোদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আৰু ডিজিটীয় উদ্ভাৱনৰ বাবে ষ্টাৰ্টআপসমূহৰ বাবে উদ্যোগৰ মুৰববী আৰু বিশ্বৰ নীতি নিৰ্মাণকাৰীসকলক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে এই সন্মিলনত প্ৰচেষ্টা চলোৱা হ'ব। সৃষ্টিশীলতাক গতি প্ৰদান কৰা তথা প্ৰযুক্তি আৰু প্ৰতিভাৰ দ্বাৰা উন্নত মানৰ ভৱিষ্যত গঢ় দিবৰ বাবে ৱেবছৰ এই সন্মিলনে চিনেমা, OTT, গেমিং, ডিজিটেল মিডিয়া, কৃত্ৰিম বুদ্ধিমত্তা, সম্প্ৰচাৰণ আৰু নতুন প্ৰযুক্তিক একত্ৰিত কৰি ভাৰতৰ সংবাদ মাধ্যম আৰু বিনোদনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ বাবে এই সন্মিলনৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্মিলনে 2029 চনলৈকে বিশ্বৰ বিনোদনধৰ্মী অৰ্থনীতিত $50 বিলিয়ন বাণিজ্য প্ৰসাৰৰ লক্ষ্য লৈছে। এই ৱেবছ সন্মিলনত বিশ্বস্তৰৰ বিভিন্ন আলোচনা চক্ৰ, ক্ৰেতা বিক্ৰেতাৰ লগালগি, নতুনকৈ আগবাঢ়ি অহা ডিজিটেল ব্যৱস্থাৰ জৰিয়তে কাম কৰি থকা ব্যক্তিসকলক সুবিধা প্ৰদান কৰা আৰু সাধুকথা বিন্যাসৰ জৰিয়তে উপস্থিত ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰা ইত্যাদি উদ্যোগো গ্ৰহণ কৰা হৈছে। উত্তৰ পূব উন্নয়ন ৰাজ্যমন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত বহু বিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়সমূহৰ বাবে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অন্তৰ্গত এখন দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰে। কৰ্মশালাখন মুকলি কৰি নিজৰ ভাষণত ডঃ মজুমদাৰে কয় যে বৰ্তমানৰ নতুন শিক্ষানীতিয়ে যুৱ প্ৰজন্মক আধুনিক মানসিকতাৰে গঢ়ি তোলাৰ লগতে শিক্ষা প্ৰতিষ্ঠানসমূহকো আধুনিক কৰি তুলিছে আৰু প্ৰাচীন জ্ঞানক নতুন উদ্ভাৱন ব্যৱস্থাৰ সৈতে সংযোজিত কৰিছে। তেওঁ লগতে কয় যে নতুন শিক্ষানীতি 2020ৰ উদ্দেশ্য হৈছে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলক কৌশল আৰু জ্ঞানৰ জৰিয়তে বিশ্বৰ দৰবাৰত বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ গঢ় দিয়া। এই কৰ্মশালাৰ জৰিয়তে 64খন বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষসকলৰ লগতে উচ্চ শিক্ষা বিভাগৰ ৰাজ্যিক প্ৰকল্প সঞ্চালকসকলে পঠিওৱা প্ৰকল্প বিষয়াসকলে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিত্তীয় সাহায্যৰ জৰিয়তে নতুন শিক্ষানীতিৰ উপাদানসমূহ কিদৰে প্ৰয়োগ কৰিব পৰা যায় এই বিষয়ে পৰামৰ্শ আগবঢ়াব। উচ্চ শিক্ষা বিভাগৰ সচিব ডঃ বিনীত যোশী, শিক্ষা বিভাগৰ অতিৰিক্ত সচিব সুনীল কুমাৰ বৰ্ণৱাল প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি আৰু বিশ্ববিদ্যালয়সমূহৰ উপাধ্যক্ষসকল এই অনুষ্ঠানত উপস্থিত থাকে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা 9 মে'ত মস্কোত অনুষ্ঠিত হ'বলগীয়া বিজয় পেৰেডত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়া অভিমুখে যাত্ৰা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানত উপস্থিত থাকিবলৈ ৰাছিয়াই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল যদিও প্ৰধানমন্ত্ৰীৰ ঠাইত প্ৰতিৰক্ষা মন্ত্ৰীজনে এই পেৰেডত ভাৰতক প্ৰতিনিধিত্ব কৰিব। লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মাই আজি উধমপুৰস্থিত উত্তৰ প্ৰান্তৰ সেনাৰ কামাণ্ডাৰ ইন চীফৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে 15 মাহৰ দায়িত্বত থকা লেফটেনেণ্ট জেনেৰেল এম ভি সুচেন্দ্ৰ কুমাৰৰ ঠাইত তেওঁ এই দায়িত্বত নিয়োজিত হৈছে। সুচেন্দ্ৰ কুমাৰে আজি নিজৰ 30 বছৰীয়া কৰ্মজীৱনৰ সামৰণি পেলাই অৱসৰ গ্ৰহণ কৰে। শ্ৰীশৰ্মা পূৰ্বতে পৱন, মেঘদূত, ৰক্ষক আৰু পৰাক্ৰমৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযানৰ অংশ আছিল। লেফটেনেণ্ট জেনেৰেল শ্ৰীশৰ্মাই সেনা সচিব শাখাৰ সেনা অভিযানৰ সচিব হিচাপেও এসময়ত কাৰ্যকাল সম্পন্ন কৰিছিল। কৰ্ণাটকৰ হুবলিত আৰক্ষীৰ এনকাউণ্টাৰত এজন লোকৰ মৃত্যু হোৱা ঘটনাৰ ভিত্তিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কৰ্ণাটকৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে এনকাউণ্টাৰত মৃত্যু হোৱা লোকজন এগৰাকী নাবালিকা বলপূৰ্বকভাৱে ধৰ্ষণ কৰি হত্যাৰ অভিযোগত অভিযুক্ত আছিল। আয়োগে 4 সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ পৰা ঘটনাটোৰ সম্পূৰ্ণ তথ্য সহকাৰে প্ৰতিবেদন বিচাৰি জাননী জাৰি কৰাৰ লগতে ঘটনাটোৰ বিষয়ে প্ৰকাশ পোৱা সংবাদ মাধ্যমৰ প্ৰতিবেদনসমূহো গুৰুত্ব সহকাৰে অধ্যয়ন কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনৰ সামৰিক বাহিনীয়ে যুটীয়াভাৱে য়েমেনৰ ৰাজধানী ছানাৰ ওচৰত বিমান আক্ৰমণ চলাইছে। এই যুটীয়া সামৰিক অভিযানত ব্ৰিটেইনৰ চোৰাংচোৱাই চিনাক্ত কৰা হুথি সশস্ত্ৰ গোটে লোহিত সাগৰৰ জাহাজত আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা ড্ৰোন নিৰ্মাণৰ স্থানসমূহক লক্ষ্য কৰা হৈছে। ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে উৰেটু নিশা ছানাৰ পৰা প্ৰায় 24 কিলোমিটাৰ দক্ষিণে চলোৱা এই আক্ৰমণৰ বিশদ ব্যাখ্যা আগবঢ়াইছে। মন্ত্ৰালয়ে এই আক্ৰমণত সাধাৰণ লোকৰ ক্ষয় ক্ষতি হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও এতিয়ালৈকে হতাহতৰ সংখ্যা প্ৰকাশ কৰা নাই। 15 মাৰ্চৰ পৰা পুনৰ সেনাৰ অভিযান আৰম্ভ কৰাৰ পিছত হুথিৰ বিভিন্ন স্থানত আক্ৰমণ চলোৱা আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়াও এই অভিযানৰ বিষয়ে কোনো মন্তব্য আগবঢ়োৱা নাই। উল্লেখযোগ্য যে মাৰ্চৰ মাজভাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেশখনৰ সেনাবাহিনীক লোহিত সাগৰৰ জাহাজত আক্ৰমণ কৰা হুথি সশস্ত্ৰ বাহিনীৰ ওপৰত শক্তিশালীভাৱে আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল আৰু তেতিয়াৰ পৰা সমগ্ৰ য়েমেনত 1000ৰো অধিক স্থানত সেনাবাহিনী আক্ৰমণ কৰিছে। আক্ৰমণত বহুতো হুথি যুঁজাৰু আৰু নেতাৰ মৃত্যু হোৱাৰ লগতে আগতকৈ তেওঁলোকৰ সামৰ্থ্য হ্ৰাস পোৱা বুলি পেণ্টাগনে জানিবলৈ দিছে। অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ সমিতিয়ে উত্তৰ পূৰ্বাঞ্চল হজ যাত্ৰীসকলক মদিনালৈ পঠিয়াবলৈ সাজু হৈছে। হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি গুৱাহাটীৰ হাজী মুছাফিৰ খানাত এখন সংবাদমেল আয়োজন কৰি 3 মেৰ পৰা 8 মেলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা 2782গৰাকী হজ যাত্ৰী মক্কা আৰু মদিনালৈ ৰাওনা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰে 1927গৰাকী পুৰুষ হজ যাত্ৰী আৰু 855গৰাকী মহিলা হজ যাত্ৰী। অধ্যক্ষ জামানে প্ৰকাশ কৰা অনুসৰি হজ যাত্ৰাৰ বাবে 3 মেত প্ৰথমটো দলে গুৱাহাটী বিমান বন্দৰৰ পৰা যাত্ৰা কৰিব। প্ৰতিদিনে এখনকৈ বিমানত 321গৰাকীকৈ যাত্ৰী ৰাওনা হ'ব। অসমৰ 2742জন, মেঘালয়ৰ 26জন আৰু মিজোৰামৰ পৰা এজন হজ যাত্ৰী মদিনালৈ যাব। ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে আজি দেশৰ বিভিন্ন প্ৰান্তত অক্ষয় তৃতীয়া পালন কৰা হৈছে। প্ৰতিবছৰে বহাগ মাহৰ শুক্ল তৃতীয়া তিথিত এই উৎসৱ উদযাপন কৰা হয়। লোকবিশ্বাস অনুসৰি এই দিনটোত সত্যযুগৰ আৰম্ভণি আৰু ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। জনশ্ৰুতি অনুসৰি শুক্ল তৃতীয়া দিনটোত ভগীৰথে গংগা নদীক সৰগৰ পৰা মৰ্তলৈ বৈ আনিছিল। এই দিনটোত গংগা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে আজি উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ গংগোত্ৰী আৰু যমুনাত্ৰী মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ লগে লগে পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ হয়। বৈদিক মন্ত্ৰোচ্চাৰণ আৰু অন্য ৰীতি নীতিৰ মাজেৰে 2টা মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অক্ষয় তৃতীয়া উপলক্ষে দেশবাসীক ওলগ জনাইছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে এইবুলি আশা প্ৰকাশ কৰিছে যে মানৱতাৰ প্ৰতি উৎসৰ্গিত এই উৎসৱে যেন সকলোৰে জীৱনলৈ সাফল্য কঢ়িয়াই আনে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত এখন খেলত চেন্নাই ছুপাৰ কিংছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পাঞ্জাবে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। পাঞ্জাব কিংছে বৰ্তমানলৈকে 9খন খেলৰ পৰা 11 পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ 5ম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়িছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়। ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া বিশ্ব দৃশ্য শ্ৰব্য বিনোদন সন্মিলনখন কাইলৈ মুম্বাইৰ জিঅ' কনভেনশ্যন চেণ্টাৰত আৰম্ভ হ'ব। উত্তৰ পূব উন্নয়ন ৰাজ্যমন্ত্ৰী ডঃ সুকান মজুমদাৰে আজি নতুন দিল্লীত বহু বিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়সমূহৰ বাবে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অন্তৰ্গত এখন দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত এখন খেলত চেন্নাই ছুপাৰ কিংছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।